এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰীৰ নিজৰ কন্যা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ, বাল্যবিবাহ আৰু বহুবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 4 নৱেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী, অসমত এতিয়াই এই সংশোধনী নহয় বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, অসম আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষকসকলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক, দেশৰ ভিতৰত আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত ৰাজ্যৰ তালিকাত মিজোৰামৰ তৃতীয় স্থান দখল, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পৰম্পৰাগত ৰীতিৰে ছট পূজা পালন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুহজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 2024-25 বৰ্ষত এই আঁচনিৰ অধীনত 160,000 ছাত্ৰীলৈ 133 কোটি টকা মোকলাই দিয়া হৈছে আৰু 2025-26 বৰ্ষত 3,50,000 ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত হৈছে। তেওঁ ভাষণ প্ৰসংগত বাল্যবিবাহৰ ঘটনাৰ পৰা ৰাজ্যৰ কন্যাসকলক সম্পূৰ্ণৰূপে মুক্ত কৰাৰ দৃঢ় সংকল্পৰ কথা দোহাৰে। ইয়াৰ উপৰি ৰাজ্যত নাৰী তথা ছোৱালীৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বহুবিবাহৰ কথাও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই বহুবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে।
এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো, যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব, তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে। সি যি ধৰ্মই নহওক কিয় বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে, আপোনাৰ ধৰ্মই অনুমতি দিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকোৱে দ্বিতীয় বিবাহৰ বাবে, তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব। এইখন অসমত নাৰীৰ মৰ্যাদা, ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম।
অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন জিলাতো আজি এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয়। নলবাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। জিলাখনৰ 12,000 ছাত্ৰীক এইবাৰ এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত গোৱালপাৰা জিলাৰ 12,000ৰ অধিক ছাত্ৰীক সামৰি লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। বাল্যবিবাহ ৰোধ তথা কন্যা শিশুৰ ক্ষেত্ৰত এক বিশেষ জাগৰণ হিচাপে পৰিগণিত হোৱা এই আঁচনিৰ অধীনত মৰিগাঁও জিলাৰ ভালেমান ছাত্ৰীক চেক বিতৰণ কৰা হয়। আজি জাগীৰোডৰ জাগি উচ্চতৰ মাধ্যমিক খেলপথাৰত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে, ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। ভাষণ প্ৰসংগত তেওঁ এই আঁচনিয়ে ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি মত প্ৰকাশ কৰে। বজালী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 5,213 গৰাকী ছাত্ৰীক আজি এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত জিলা আয়ুক্ত মৃদুল কুমাৰে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। বৰপেটা জিলাৰ 18,349 গৰাকী ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। এই উপলক্ষে আজি জিলাখনৰ 82খন শিক্ষানুষ্ঠানত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা ৰোডৰ হাউলী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। ভাষণ প্ৰসংগত তেওঁ এই আঁচনিখন ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ আঁচনি বুলি অভিহিত কৰে। তামোলপুৰ জিলাৰ ছাত্ৰীসকলকো আজি এই আঁচনিৰ চেক বিতৰণ কৰা হয়। তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত BTCৰ দৰংগাজুলিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীয়ে 169 গৰাকী ছাত্ৰীক চেক বিতৰণ কৰে। তামোলপুৰ মহাবিদ্যালয়ত বিধায়ক জলেন দৈমাৰী আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত কাৰ্যসূচীত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহৰীয়া ছাত্ৰীসকলক চেক বিতৰণ কৰে। নগাঁও জিলাতো এই আঁচনিৰ চেক বিতৰণ কৰা হয়। কলিয়াবৰ মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। ইফালে নেহৰুবালিত আয়োজিত এটা কাৰ্যসূচীত বিধায়ক ৰূপ শৰ্মাই ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। বিশ্বনাথ জিলাৰ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত এই আঁচনিৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থকা ছাত্ৰীসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰীৰ ভাষণ প্ৰত্যক্ষ কৰে। এই কাৰ্যসূচীত গহপুৰৰ 18খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 2খন মহাবিদ্যালয়ৰ ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হয়। অনুষ্ঠানত স্থানীয় বিধায়ক উৎপল বৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ সিং ৰাজপুত উপস্থিত থাকে। অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত কাৰ্যসূচীত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰে। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, পঞ্জক ডঃ পৰমানন্দ সোণোৱালকে ধৰি ভালেমান ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাত আয়োজিত কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই ছাত্ৰীসকলক চেক বিতৰণ কৰে। ইফালে মেলাপৰা মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ছাত্ৰীসকলক চেক বিতৰণ কৰে। শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজি এই আঁচনিৰ চেক বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন শিক্ষানুষ্ঠানত আয়োজিত কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতী উপস্থিত থাকে। হোজাই জিলাতো আজি এই আঁচনিৰ ধন চেক বিতৰণ কৰা হয়। হোজাইৰ ছোৱালী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে 1269গৰাকী ছাত্ৰীক চেক বিতৰণ কৰে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত কাৰ্যসূচীত জিলাখনৰ 6270 ছাত্ৰীক এই আঁচনিৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কনাট পুৰকাশ্য, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। ৰাজ্যৰ মীন পশুপালন পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত স্বামী বিবেকানন্দ মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত ছাত্ৰীসকলক চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত জিলাখনৰ 10,018গৰাকী ছাত্ৰীক সামৰি লোৱা হৈছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিছপুৰত অহা 25 নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত লাভজেহাদ, বহুবিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিষয়ে প্ৰকাশ কৰিছে। তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ লগতে নেলি হত্যাকাণ্ডক লৈ গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ'ব। একেদৰে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান আৰু অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ শিক্ষাৰ্থীসকলৰ বাবে 4খনকৈ আসন সংৰক্ষণ কৰাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰা হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপা মুদ্ৰাৰ পৰা।
নিৰ্বাচন আয়োগে দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আজি নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভোটদাতাৰ তালিকা স্বচ্ছ আৰু ত্ৰুটিমুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই পৰ্যায়ত অহা 4 নৱেম্বৰৰ পৰা ছত্তীশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পুডুচেৰী, গুজৰাট, ৰাজস্থান, পশ্চিমবংগ, লক্ষদ্বীপ, আন্দামান নিকোবৰ আৰু মধ্যপ্ৰদেশত এই প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব। অহা বছৰৰ 7 ফেব্ৰুৱাৰীত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হ'ব। গুৱাহাটী মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে আজি সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিব ৰণ্টু পানীফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক আটক কৰে। সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিছপুৰ থানাত দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে 8জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰ 5জনেই বীৰ লাচিত সেনা নামৰ সংগঠনৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত আজি সংগঠনটোৰ নেতা দুগৰাকীয়ে সংবাদমেল সম্বোধন কৰা অৱস্থাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। এই সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই এইদৰে কয়।
কালি আমাৰ দিছপুৰ থানালৈ এটা খবৰ এটা আহে, ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ী তেখেতক মানে অপহৰণ কৰিছে প্ৰতীক্ষা হস্পিটেলৰ পৰা বুলি ক'লে। তাৰপাছত সেইটো আমি যেতিয়া তদন্ত কৰিলোঁ, তদন্ত কৰাৰ পাছত আপোনাৰ দিছপুৰ থানাৰ মানে ষ্টাফে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় তদন্তকালত, আৰু তেখেতক উদ্ধাৰ কৰি ডাউনটাউনৰ বেকচাইডত ত্ৰিবেণী পথাৰৰ পৰা আৰু তেখেতক উদ্ধাৰ কৰা হয়। তেতিয়া তেওঁ ধুনীয়াকে কিডনেপিং কৰি ডিটেইন কৰি ৰাখিছিলে। তেওঁলোকক গম পোৱা গ'ল যে তেওঁলোক বীৰ লাচিত সেনাৰ লগত জড়িত আৰু সেইকেইজন হৈছে বিশ্বজিৎ দলে, ইনজামুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা। তেখেত হৈছে মুখ্য শিক্ষা সচিব মহানগৰৰ বীৰ লাচিত সেনাৰ আৰু তেওঁলোকক আমি লগে কাষ্টডিত লওঁ আৰু আমি দিছপুৰ থানা কেছ নম্বৰ 875/2025 এৰেষ্ট কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰিব।
ইপিনে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠজন লোকৰ পৰা ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কয় যে অসমক অশান্ত কৰিব পৰা কোনো শক্তিকে প্ৰশ্ৰয় দিয়া নহ'ব। এই সন্দৰ্ভত আজি সন্ধিয়া 7 বজাত অসম আৰক্ষীৰ সমূহ জ্যেষ্ঠ অধীক্ষকৰ সৈতে ব্যক্তিগতভাৱে পৰ্যালোচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে লাচিত সেনা নামৰ সংগঠনটোৰ কেতবোৰ কাৰ্যত তীব্র অসন্তুষ্টি ব্যক্ত কৰে।
লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ীৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে, আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তা অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো।
মিজোৰামে দেশৰ ভিতৰত আটাইতকৈ কম দুৰ্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। এই তালিকাত লক্ষদ্বীপ প্ৰথম স্থানত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালডুৱামাই সতৰ্কতা সজাগতা সপ্তাহ 2025 উপলক্ষে এই কথা ঘোষণা কৰে। এই সফলতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ চৰকাৰৰ সুপ্ৰশাসন আৰু স্বচ্ছতাৰ নীতিয়ে অৰিহণা যোগাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ সমন্বিত আৰু দায়বদ্ধ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে 31 অক্টোবৰ পৰ্যন্ত এই সপ্তাহ পালন কৰা হয়। ইয়াৰ অধীনত দুৰ্নীতিৰ বিৰুদ্ধে নাগৰিকৰ মনত শক্তিশালী স্থিতি গঢ় দিয়াৰ বাবে প্ৰয়াস কৰা হয়। ভাৰতীয় সম্প্ৰচাৰ অভিযান্ত্ৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰবীন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰটোৰ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ উপ সঞ্চালক প্ৰধান আলিউল্লাহ খানৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে অভিযান্ত্ৰিক শাখাৰ জ্যেষ্ঠ বিষয়া শ্ৰীবড়োৱে ইয়াৰ আগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক পদকে ধৰি কেইবাটাও আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰত সুখ্যাতিৰে সেৱা আগবঢ়াই আহিছে। বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত চলি থকা বঙাইগাঁও গ্ৰন্থমেলাত আজি ষষ্ঠ দিনালৈকে 20 লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰকাশ কৰিছে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। ৰাজ্যৰ বিশিষ্ট কবি সমালোচক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ এম কামালুদ্দিন আহমেদে কবি সন্মিলনখন সঞ্চালনা কৰে। ৰাজ্য স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰূষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কুটুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই শিবিৰ মুকলি কৰে। শিবিৰত সমষ্টিটোৰ 18 বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পুলক গগৈৰ ওচৰলৈ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ছট পূজা পালন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে নৈৰ ঘাটত নৈবেদ্য আগবঢ়াই আৰাধনা কৰিবলৈ সমৰ্পিত হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত ছট পূজা অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাট, পাণবজাৰ, উজান বজাৰ, খাৰঘুলিকে ধৰি বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত সমবেত হৈ ভক্তসকলে অস্তমিত সূৰ্যলৈ নৈবেদ্য আগবঢ়ায়। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ছট পূজা পালন কৰা হৈছে। ইফালে শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূৰ্ণাঘাট, ৰংপুৰঘাট, বৰমাঘাট আদিত বিভিন্ন ৰং বিৰণেৰে সজাই পৰাই তোলা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাতো দুদিনীয়া কাৰ্যসূচীৰে ছট পূজা পালন কৰা হৈছে। জিলাখনৰ খেৰণী, বৈঠালাংছ আৰু হামৰেণত বাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ লগতে বঙালী সম্প্ৰদায়ৰ লোকসকলেও এই পূজাত অংশগ্ৰহণ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যৰ অভিনয় জগতৰ প্ৰখ্যাত শিল্পীগৰাকীৰ অভিনয় প্ৰতিভাৰ সমান্তৰালকৈ তেখেতৰ ব্যক্তিত্বও আকৰ্ষিত কৰিছিল বুলি মত প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বাল্যবিবাহ আৰু বহুবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 4 নৱেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী। অসমত এতিয়াও এই সংশোধনী নহয় বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। অসম আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষকসকলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পৰম্পৰাগত ৰীতিৰে ছট পূজা পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10